يا بني آدم قد أنزلنا عليكم لباسا يواري سوآتكم وريشا ولباس التقوى ذلك خير ذلك من آيات الله لعلهم يذكرون
হে আদম সন্তান, নিশ্চয় মই তোমালোকৰ বাবে পোচাক অৱতীৰ্ণ কৰিছোঁ তোমালোকৰ লজ্জাস্থান আবৃত কৰাৰ বাবে আৰু সৌন্দৰ্যৰ বাবে। কিন্তু জানি থোৱা, তাকোৱাৰ পোচাকেই হৈছে সৰ্বোত্তম, এইটো আল্লাহৰ নিদৰ্শনসমূহৰ অন্যতম, যাতে সিহঁতে উপদেশ গ্ৰহণ কৰে।